নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী আবেলিৰ আঞ্চলিক বাতৰিৰ সৈতে মই দিশা শৰ্মা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি দিছপুৰৰ লোকসেৱা ভৱনত এখন বৈঠকত অংশ লৈ ছেপ্টেম্বৰত হ'বলগীয়া স্বাস্থ্য শিবিৰৰ প্ৰাৰম্ভিক প্ৰস্তুতিৰ বুজ লয়। তেওঁ সংশ্লিষ্ট বিষয়াসকলক এই শিবিৰৰ বাবে সকলো কাম নিয়াৰিকৈ কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে 18 বছৰ অনুৰ্ধ ল'ৰা ছোৱালীৰ বাবে ৰাজ্যজুৰি ছেপ্টেম্বৰত বৃহৎ স্বাস্থ্য শিবিৰ মুকলি কৰাৰ পৰিকল্পনা কৰিছে। এই শিবিৰত হৃদৰোগ, স্নায়ুৰোগ, জেনেটিক ৰোগ, যকৃত তথা বৃক্ক ৰোগ, চকু কাণৰ ৰোগকে ধৰি 50 বিধ ৰোগ চিনাক্ত কৰি যাৱতীয় ব্যৱস্থা লোৱা হ'ব। সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ এলেকা উন্নয়ন পুঁজি কেলেংকাৰীৰ গোচৰৰ আনুষ্ঠানিক বিচাৰ প্ৰক্ৰিয়া আজিৰে পৰা বিশেষ ন্যায়াধীশৰ আদালতত আৰম্ভ হৈছে। সেই অনুসৰি আজি অভিযুক্ত নিলম্বিত অতিৰিক্ত আয়ুক্ত শৰ্মিষ্ঠা বৰা, সহকাৰী আয়ুক্ত হেমন্ত কুমাৰ দত্ত, অভিযন্তা দিগন্ত কলিতা আৰু নিৰ্মাণ সমিতিৰ বিষয়ববীয়া বিশ্বজিৎ ডেকাক বিশেষ আদালতত হাজিৰ কৰোৱা হয়। আদালতে আজি 4গৰাকী অভিযুক্তৰ জামিন মঞ্জুৰ কৰে। উল্লেখযোগ্য যে সাংসদ এলেকা উন্নয়ন পুঁজিৰ কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰী তদাৰকী কোষে 13জন অভিযুক্তৰ বিৰুদ্ধে আদালতত অভিযোগনামা দাখিল কৰিছিল। এনে অভিযোগনামাৰ ভিত্তিত আদালতে ইতিমধ্যে 12জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। ৰাজ্যসভাৰ অধ্যক্ষৰ পৰা প্ৰয়োজনীয় অনুমোদন লাভ নকৰাৰ বাবে সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে আদালতত এই পৰ্যন্ত গোচৰ লোৱা নাই বুলি অধিবক্তাই জনাইছে। মুখ্যমন্ত্ৰী তদাৰকী কোষে অভিযোগনামা দাখিল কৰা অভিযুক্তসকলৰ ভিতৰৰ 5জন চৰকাৰী বিষয়া আৰু বিভিন্ন নিৰ্মাণ সমিতিৰ বিষয়ববীয়া আৰু সদস্য আছে। আমাৰ গুৱাহাটীৰ সংবাদদাতাই জনোৱা মতে, সাংসদ এলেকা উন্নয়ন পুঁজিৰ অধীনত কামৰূপ মহানগৰ জিলাত 44টা পথ নিৰ্মাণৰ আঁচনি লোৱা হৈছিল আৰু ইয়াৰ ভিতৰত 22খন আঁচনিৰ কাম সম্পূৰ্ণ হয়। ইপিনে 17খন আঁচনিৰ কামৰ কোনো তথ্য লাভ কৰা নহল বুলি মুখ্যমন্ত্ৰী তদাৰকী কোষৰ তদন্তত প্ৰকাশ পাইছে। নিৰ্বাচনী ব্যৱস্থা আৰু ন্যায়িক নিযুক্তিৰ ক্ষেত্ৰত বড়ো ভাষাক সমভাষিক অধিকাৰ আৰু মৰ্যাদা প্ৰদানৰ দাবীৰে সদৌ বড়ো ছাত্ৰ সন্থা এপছুৱে আজি ৰাজ্যিক নিৰ্বাচন আয়োগ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ক 2খন স্মাৰকপত্ৰ দাখিল কৰে। সংগঠনটোৱে ৰাজ্যিক নিৰ্বাচন আয়োগক দাখিল কৰা স্মাৰকপত্ৰত BTCৰ ভোটাৰ তালিকা অসমীয়াৰ লগতে বড়ো ভাষাটো প্ৰকাশৰ বাবে দাবী জনায়। গুৱাহাটী উচ্চ ন্যায়ালয়ক প্ৰদান কৰা আনখন স্মাৰকপত্ৰত এপছুৱে ন্যায়ালয়ৰ অধীনৰ নিযুক্তি পৰীক্ষাসমূহত বড়ো ভাষাক অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনায়। উল্লেখযোগ্য যে সংগঠনটোৱে কালি BTCৰ সমাগত নিৰ্বাচনৰ বাবে ভোটদাতাৰ তালিকা অসমীয়াৰ লগতে বড়ো ভাষাটো প্ৰকাশ কৰাৰ বাবে সদৌ বড়ো ছাত্ৰ সন্থা এপছুৱে দাবী উত্থাপন কৰিছিল। অসম চৰকাৰী ভাষা সংশোধনী আইন 2020 অনুসৰি এই ব্যৱস্থা ল'বলৈ সংগঠনটোৱে দাবী জনায়। এখন সংবাদমেলত এপছুৰ সভাপতি দীপেন বড়োৱে এই আহ্বান জনায়। BTRৰ উপৰি বড়ো জনগোষ্ঠীৰ বসতিপ্ৰধান অঞ্চলসমূহৰ চৰকাৰী কাম কাজত বড়ো ভাষা ব্যৱহাৰ কৰাটো নিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায়। দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ সোণাপুৰত আজি পুৱা মানকাছৰ আৰক্ষীয়ে গুৱাহাটীৰ পৰা অহা নৈশ বাছ এখনৰ পৰা ভোজন পৰিমাণৰ মাদক দ্ৰব্যসহ এজন সৰবৰাহকাৰীক আটক কৰে। আৰক্ষীয়ে ধৃত সৰবৰাহকাৰীজনৰ পৰা 50,000টা নিচাজাতীয় টেবলেট উদ্ধাৰ কৰে। জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হৰেণ তকবিয়ে আজি এখন সংবাদমেলত এই বিষয়ে উল্লেখ কৰি কয় যে জব্দ কৰা মাদক দ্ৰব্যখিনিৰ মূল্য 10 কোটি টকাৰো অধিক হ'ব। এই নিচাজাতীয় টেবলেটখিনি মানকাছাৰৰ পৰা বাংলাদেশলৈ সৰবৰাহৰ চেষ্টা চলোৱা হৈছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে যোৱা 6 মাহত জিলাখনৰ কমেও 45টা স্থানত আৰক্ষীয়ে মাদক দ্ৰব্য জব্দ কৰিছে। ইপিনে জাগীৰোড ৰেল ষ্টেচনৰ সমীপৰ পৰা আজি বৃহৎ পৰিমাণৰ মাদক দ্ৰব্যৰ লগতে এগৰাকী মহিলাক আটক কৰা হয়। মণিপুৰৰ 25 বছৰীয়া মহিলাগৰাকীয়ে 9টা চাবোনৰ বাকচত হেৰইন ভৰাই আনিছিল। জব্দ কৰা হেৰইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত মূল্য প্ৰায় 5 কোটি টকা হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। মণিপুৰৰ পৰা নৈশ বাছেৰে আহি জাগীৰোডত উপস্থিত হোৱা মহিলাগৰাকীৰ গতিবিধিত সন্দেহ উপজাত দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে তালাচী চলাই মাদক দ্ৰব্যসমূহ জব্দ কৰে। উল্লেখযোগ্য যে এই সৰবৰাহ কাৰ্যত এটা বৃহৎ চক্ৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰি আৰক্ষীয়ে মণিপুৰৰ মহিলাগৰাকীক সোধা পোছা কৰি আছে। ৰাজ্যৰ প্ৰথম আৰু শ্ৰেষ্ঠ পৰিষ্কাৰ গাঁও গোৱালপাৰা জিলাৰ ৰাংচাপাৰাত বঙাইগাঁও শোধনাগাৰৰ এটা দলে যোৱা 1 জুলাইৰ স্বচ্ছতা পষেক অনুষ্ঠিত কৰিছে। পৰিচ্ছন্নতাৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰাৰ বাবে এই অভিযানৰ আয়োজন কৰা হৈছে। আজি বঙাইগাঁও শোধনাগাৰৰ 2গৰাকী বিষয়াসহ কৰ্মচাৰীৰ এটা দলে গাঁওখনত উপস্থিত হৈ সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে গাঁওখন চাফ চিকুণ কৰাত সহায় হোৱাকৈ বিভিন্ন সামগ্ৰী প্ৰদান কৰে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত শুনিবলৈ পাব।